প্ৰথম বংশাৱলী তেৰ অধ্যায়। উবেদ ইদুমৰ ঘৰলৈ নিয়ম চন্দুক অনা। দাউদে ফিলিষ্টিয়াসকলক জয় কৰা। দাউদে সহস্ৰপতি, শতপতি আৰু সকলো প্ৰধান লোকসকলৰ সৈতে পৰামৰ্শ কৰিলে। দাউদে ইজৰাইলৰ সমবেত লোকসকলক ক'লে, যদি তোমালোকৰ দৃষ্টিত ভাল হয় আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছা হয়, তেন্তে আহা, আমি ইজৰাইলৰ দেশত সকলোফালে অৱশিষ্ট থকা আমাৰ ভাইসকলক, পুৰোহিতসকলক আৰু তেওঁলোকৰ নগৰত বাস কৰা লেবিয়াসকলক আমাৰ লগত একগোট হ'বলৈ বাৰ্তাবাহকৰ যোগেদি বাৰ্তা পঠাওঁ হওক। আহা, আমাৰ ঈশ্বৰৰ নিয়ম চন্দুক আমি নিজৰ ওচৰলৈ উভতাই আনো হওক, কাৰণ চৌলৰ ৰাজত্বৰ সময়ত আমি তাৰ বিষয়ে কোনো বিচাৰ কৰা নাছিলো। তেতিয়া সমাজৰ সকলো লোকে সেই কাৰ্য কৰিবলৈ মান্তি হ'ল, কাৰণ সেই কথা তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে। সেয়ে কিৰিয়ত জিয়ামিৰ পৰা ঈশ্বৰৰ নিয়ম চন্দুক আনিবলৈ দাউদে মিছৰ দেশৰ চিহুৰ নদীৰ পৰা লেবু হিমালয়কে ইজৰাইলীয়া লোকসকলক একগোট কৰিলে। ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হোৱা কৰূপ দুটাৰ মাজত বহা ঈশ্বৰৰ নিয়ম চন্দুক, জিহুৰাৰ অধীনত থকা বালা অৰ্থাৎ কিৰিয়ত জিয়ামিৰ পৰা আনিবলৈ দাউদ আৰু ইজৰাইলৰ সকলো লোক সেই ঠাইলৈ গ'ল। সেয়ে তেওঁলোকে অবিনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম চন্দুক উলিয়াই আনিলে আৰু এখন নতুন ৰথত তুলিলে। উজ্জা আৰু অহিউ সেই ৰথৰ পথদৰ্শক হ'ল। দাউদ আৰু ইজৰাইলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল আৰু তুৰী বাদ্যৰে গীত গান কৰি ঈশ্বৰৰ উদ্দেশ্যে উৎসৱ উদযাপন কৰিলে। যেতিয়া তেওঁলোকে কিদুনৰ ধান মৰণা মৰা ঠাই পালে, তেতিয়া খাৰ গৰুহালে উজুতি খোৱাত উজাই নিয়ম চন্দুকটো হাত মেলি থাপ মাৰি ধৰিলে। উজালৈ জিহুৱাৰ ক্ৰোধ প্ৰজ্বলিত হ'ল আৰু তেওঁক বধ কৰিলে, কাৰণ তেওঁ নিয়ম চন্দুক ধৰিবলৈ হাত মেলিছিল। সেই ঠাইতে ঈশ্বৰৰ সন্মুখত তেওঁৰ মৃত্যু হ'ল। জিহুৱাই উজ্জাক আঘাত কৰাৰ বাবে দাউদৰ খং উঠিল। আজিলৈকে সেই ঠাইৰ নাম পেৰছ উজ্জা হৈ আছে। দাউদে ঈশ্বৰলৈ সেইদিনা ভয় কৰিলে। তেওঁ ক'লে, ঈশ্বৰৰ নিয়ম চন্দুক মোৰ ঘৰলৈ মই কেনেকৈ আনিম? সেয়ে দাউদে নিয়ম চন্দুক দাউদৰ নগৰলৈ নানিলে, কিন্তু একাষৰীয়াকৈ লৈ গ'ল আৰু গাতিয়াৰ উবেদ ইদুমৰ ঘৰত থলে। ঈশ্বৰে সেই নিয়ম চন্দুক উবেদ ইদুমৰ পৰিয়ালবৰ্গৰ সৈতে তেওঁ ঘৰত তিনিমাহ থাকিল। সেয়ে জিহুৱাই তেওঁ ঘৰ আৰু তেওঁ অধিকাৰত থকা সকলোকে আশীৰ্বাদ কৰিলে।